এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তুংগত ভোটদাতাসকলৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে জিলাই জিলাই চুইপ কাৰ্যসূচী অব্যাহত অসম লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰীক লৈ গঠন কৰা প্ৰাক্তন ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ তদন্তৰ প্ৰতিবেদন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাৰ্যত নাকচ জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সম্পূৰ্ণৰূপে বন্ধ কৰাৰ ছিংগাপুৰ আৰক্ষীৰ সিদ্ধান্ত আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ 65 ৰানত জয়লাভ। আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। শাসক আৰু বিৰোধী দলৰ প্ৰাৰ্থীসকলে জনসভা ৰোড শ্ব'ৰ জৰিয়তে ভোটদাতাসকলক আকৰ্ষিত কৰাৰ প্ৰয়াস অব্যাহত ৰাখিছে। তাৰকা প্ৰচাৰকসকলেও দলীয় প্ৰাৰ্থীৰ সমৰ্থনত ব্যাপক নিৰ্বাচনী প্ৰচাৰত ভাগ লৈছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি গোলকগঞ্জ বিধানসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীগৰাকীৰ সমৰ্থনত ধুবুৰীত প্ৰচাৰ সভাত অংশ ল'ব। শ্ৰীশ্বাহে দুধনৈ আৰু পলাশবাৰীত নিৰ্বাচনী সভাত ভাষণ দিব। জ্যেষ্ঠ নেতাগৰাকীয়ে কালি অসম গণ পৰিষদৰ প্ৰাৰ্থী কেশৱ মহন্তৰ হৈ কলিয়াবৰত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছ দলে তেওঁলোকৰ শাসনকালত ৰাজ্যখনক অৱহেলা কৰা বুলি অভিযোগ তুলি বিজেপি নেতৃতাধীন এন ডি এ চৰকাৰে বিগত 10 বছৰত ৰাজ্যখনৰ বিকাশৰ বাবে 178,000 কোটি টকা আবণ্টন দিয়া বুলি উল্লেখ কৰে। শ্ৰীশ্বাহে এন ডি এ চৰকাৰে কাজিৰঙাৰ ভূমি দখলমুক্ত কৰাৰ উপৰি এটা সৰ্গযুক্ত গড়ক সুৰক্ষা প্ৰদান কৰিলে বুলি মন্তব্য কৰে।
ভাইও বেনো, ইয়াহাঁ নজদিক মে হি কাজিৰঙা হে, কাজিৰঙা কে গেড়ে পুৰে বিশ্ব মে সে টুৰিজম আসাম মে লানে কি তাকত ৰখতে পুৰে বিশ্ব, মগৰ কংগ্ৰেছ কি চৰকাৰো নে কাজিৰঙা কো ঘুসপেটিও কে হৱালে কিয়া। ভাৰতীয় জনতা পাৰ্টি আৰু আসাম গণ পৰিষদ কি চৰকাৰ নে কাজিৰঙা কি ভূমি কো মুক্ত কৰায়া আৰু হমাৰে আসাম কে সন্মান কে প্ৰতীক গেণ্ডো কো সুৰক্ষিত কৰকৰ আজ টুৰিজম কো বঢ়াৱা দেনে কা কাম এন ডি এ কি চৰকাৰ নে কিয়া।
বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে আজি কমলপুৰ, মঙলদৈ আৰু নিউ গুৱাহাটী সমষ্টিৰ প্ৰচাৰ সভাত অংশ ল'ব। তেওঁ কালি পলাশবাৰীত বিজেপি প্ৰাৰ্থী হিমাংশু শেখৰ বৈশ্যৰ হৈ প্ৰচাৰ চলায়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বিগত দশকত অসমত পথ পৰিবহণ ব্যৱস্থাৰ আমূল পৰিৱৰ্তন হোৱা বুলি উল্লেখ কৰে। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আজি নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আহিব। তেওঁ বৰপেটা আৰু বৰচলাত প্ৰচাৰ চলাব। বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি হাইলাকান্দি, ধলাই, কাটিগড়া আৰু বৰখলাত দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব। জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাজুলীৰ এন ডি এ মিত্ৰজোঁটৰ প্ৰাৰ্থী ভুৱন গামৰ সমৰ্থনত জেংৰাইমুখ আৰু কমলাবাৰীত প্ৰচাৰ সভাত ভাগ ল'ব। মুখ্য বিৰোধী দল কংগ্ৰেছকে ধৰি অন্যান্য দলৰ প্ৰাৰ্থীসকলেও সমষ্টিয়ে সমষ্টিয়ে গৈ প্ৰচাৰ অব্যাহত ৰাখিছে। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা সাংসদ ৰাহুল গান্ধীয়ে কালি কাৰ্বি আংলং জিলাৰ বোকাজান আৰু তিতাবৰৰ কাছজান চাহবাগিচাত আয়োজিত জনসভাত দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়। ৰাহুল গান্ধীৰ নিৰ্বাচনী প্ৰচাৰৰ পাছত যোৰহাট সমষ্টিৰ প্ৰাৰ্থী তথা অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি গৌৰৱ গগৈয়ে সাংবাদিকৰ আগত অসমৰ জনসাধাৰণৰ সমস্যাসমূহক কংগ্ৰেছ নেতাগৰাকীয়ে অতি গুৰুত্ব সহকাৰে লৈছে বুলি প্ৰকাশ কৰে।
যে অসমৰ প্ৰত্যেক জনজাতিৰ সকলৰ ক্ষমতা বৃদ্ধি হ'ব লাগে আৰু তেওঁলোকৰ উন্নয়ন তেওঁলোকৰ স্থানীয় নেতৃত্ব নিৰ্ধাৰিত কৰিব লাগে। বিশেষকৈ বোকাজানত তেওঁ আৰ্টিকল 244A সপক্ষত ক'লে, যি বহু দিনৰ পৰা কাৰ্বি আংলং অঞ্চলৰ মানুহৰ আশা আৰু এইটোৱে প্ৰমাণ কৰে যে অসমৰ যে বিভিন্ন জনগোষ্ঠীৰ তেওঁলোকৰ দাবী লৈ ৰাহুল গান্ধী ডাঙৰীয়া কিমান চিন্তিত। তেওঁ ইতিমধ্যে অৱগত কৰালে যে কেনেদৰে হাজাৰ হাজাৰ বিঘা মাটি আদানী আম্বানীক দিয়া গ'ল, থাৰ্মেল প্ৰজেক্টত দিয়া গ'ল, গোটেইখিনি তালিকা তেওঁৰ ওচৰত আছে আৰু তেওঁ কৈছে যে ইয়াৰ ওপৰত তদন্ত হ'ব।
AICCৰ সাধাৰণ সম্পাদক শচীন পাইলটে কালি ৰঙিয়াত কংগ্ৰেছ প্ৰাৰ্থী প্ৰাণজিৎ চৌধুৰীৰ হৈ প্ৰচাৰ চলায়। নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ অহা AIMIMৰ মুৰববী আছাদুদ্দিন ৱেছিয়ে আজি গোৱালপাৰা পূব সমষ্টিৰ AIUDFৰ প্ৰাৰ্থী হাফিজ বছিৰ আহমেদ কাছিমীৰ হৈ প্ৰচাৰ চলাব। তেওঁ কালি বৰপেটাৰ পাকাবেটবাৰী সমষ্টিৰ প্ৰাৰ্থী মীনাক্ষী ৰহমানৰ হৈ প্ৰচাৰ চলায়। বিটিচিৰ মুৰববী তথা বি পি এফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে দলীয় প্ৰাৰ্থী ৰবিৰাম নাৰ্জাৰী, চিউলী মহিলাৰী আৰু ৰূপম ৰয়ৰ সমৰ্থনত দতমা, কোকৰাঝাৰ আৰু বাওখুংৰি সমষ্টিত প্ৰচাৰ চলায়। বিধানসভা নিৰ্বাচন উপলক্ষে ভোটদাতাসকলৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে জিলাই জিলাই প্ৰণালীবদ্ধ ভোটাৰ শিক্ষা আৰু নিৰ্বাচনী প্ৰক্ৰিয়াত অংশগ্ৰহণ অৰ্থাৎ স্বীপ কাৰ্যসূচীৰ অধীনত বিভিন্ন সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। এই অভিযানে চহৰ, নগৰ আৰু গ্ৰামাঞ্চলকে ধৰি সকলো শ্ৰেণীৰ জনসাধাৰণক সামৰি লৈছে। বিশেষকৈ নৱপ্ৰজন্মৰ ভোটদাতাসকলৰ মাজত এই বিষয়ত সজাগতা সৃষ্টি কৰি তেওঁলোকক ভোটদানৰ প্ৰতি আকৰ্ষিত কৰাৰ বাবে প্ৰয়াস চলোৱা হৈছে। 100% ভোটদান সুনিশ্চিত কৰাৰ লক্ষ্যৰে কালি যোৰহাট নিৰ্বাচনী জিলাৰ স্বীপ কোষৰ উদ্যোগত জিলাখনৰ অন্তৰ্গত 4টা বিধানসভা সমষ্টিত শপত গ্ৰহণ কৰা হয়। সমষ্টিকেইটাৰ অন্তৰ্গত 1295টা অংগনবাড়ী কেন্দ্ৰত অনুষ্ঠিত এই বিশেষ শপতগ্ৰহণ অনুষ্ঠানত সমাজ কল্যাণ বিভাগৰ শিশু উন্নয়ন প্ৰকল্প বিষয়া, মুখ্য সেৱিকা, অংগনবাড়ী কৰ্মী, সহায়িকা, কেন্দ্ৰসমূহৰ ছাত্ৰ ছাত্ৰী, অভিভাৱক আৰু স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে। স্বীপ কোষৰ দ্বাৰা আয়োজিত এই কাৰ্যসূচীৰ জৰিয়তে গণতন্ত্ৰৰ সৰ্ববৃহৎ উৎসৱত প্ৰতিগৰাকী ভোটাৰৰ সক্ৰিয় অংশগ্ৰহণত আলোকপাত কৰা হয়। সমাগত নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে প্ৰচাৰ কৰি অহা সমষ্টি অৱলোকনত আজি শুনক ডিব্ৰুগড় জিলাৰ সমষ্টিসমূহৰ অৱলোকন।
ডিব্ৰুগড় জিলাত মুঠ 6টা বিধানসভা সমষ্টি আছে। এই সমষ্টিকেইটা হৈছে চাবুৱা লাহোৱাল, ডিব্ৰুগড়, খোৱাং, দুলিয়াজান, টিংখাং আৰু নাহৰকটীয়া বিধানসভা সমষ্টি। সমষ্টিকেইটাত এইবাৰ ভাৰতীয় জনতা পাৰ্টী, ভাৰতীয় জাতীয় কংগ্ৰেছ, অসম জাতীয় পৰিষদ, ঝাৰখণ্ড মুক্তি মৰ্চা, ছচিয়েল ইউনিটি চেণ্টাৰ ফৰ ইণ্ডিয়া, কমিউনিষ্ট, বিকাশ ইণ্ডিয়া পাৰ্টী আৰু নিৰ্দলীয়কে ধৰি মুঠ 22গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। জিলাখনৰ 6টা সমষ্টিত বিজেপি আৰু বিৰোধী ঐক্য মঞ্চৰ মাজতে প্ৰতিদ্বন্দ্বিতা হ'ব বুলি অনুমান কৰা হৈছে। এইবাৰ ডিব্ৰুগড় জিলাত মুঠ ভোটাৰৰ সংখ্যা হৈছে 10,41,935গৰাকী। ইয়াৰে মহিলা ভোটাৰ 5,39,543গৰাকী আৰু পুৰুষ ভোটাৰ 5,02,381গৰাকী। জিলাখনত 11গৰাকী তৃতীয় লিংগৰ ভোটাৰ আছে। জিলাখনত 1,326টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে আৰু প্ৰায় 300ৰো অধিক ভোটগ্ৰহণ কেন্দ্ৰ মহিলাৰ দ্বাৰা পৰিচালিত হ'ব। এইবাৰ নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ হৈ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা বিধায়ক ৰামেশ্বৰ তেলীয়ে দুলিয়াজান বিধানসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী ধূপজ্যোতি গগৈৰ বিৰুদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হৈছে। নাহৰকটীয়া সমষ্টিত কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেত্ৰী তথা প্ৰাক্তন মন্ত্ৰী প্ৰণতি ফুকন আৰু বিজেপিৰ প্ৰাৰ্থী তৰংগ গগৈয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। টিংখাং বিধানসভা সমষ্টিত বিজেপিৰ 3বাৰৰ বিধায়ক বিমল বৰা আৰু কংগ্ৰেছৰ বিপুল গগৈৰ মাজত তুমুল প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আছে। খোৱাং সমষ্টিত বিজেপিৰ চক্ৰধৰ গগৈ আৰু অসম জাতীয় পৰিষদ দলৰ সভাপতি লুৰিণজ্যোতি গগৈৰ মাজত মূল যুঁজ হোৱাৰ সম্ভাৱনাই বেছি। ডিব্ৰুগড় বিধানসভা সমষ্টিত বিজেপিৰ হৈ 4বাৰৰ বিধায়ক তথা মন্ত্ৰী প্ৰশান্ত ফুকন আৰু বিৰোধী ঐক্য মঞ্চৰ হৈ অসম জাতীয় পৰিষদৰ মাইনাক পাত্ৰই যুঁজত অৱতীৰ্ণ হৈছে। নৱগঠিত চাবুৱা লাহোৱাল সমষ্টিত বিজেপিৰ হৈ বিনোদ হাজৰিকা আৰু বিৰোধী ঐক্য মঞ্চৰ হৈ কংগ্ৰেছ প্ৰাৰ্থী প্ৰাঞ্জল ঘাটোৱাৰে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ডিব্ৰুগড়ৰ পৰা আকাশবাণীৰ সংবাদদাতা যাদৱ গগৈৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা।
গুৱাহাটী উচ্চ ন্যায়ালয়ে অসম লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰীক লৈ গঠন কৰা প্ৰাক্তন ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ তদন্তৰ প্ৰতিবেদন কাৰ্যত নাকচ কৰিছে। 2013 আৰু 2014 চনৰ এ পি এছ চি পৰীক্ষাৰ কেলেংকাৰীক লৈ গঠিত বি কে বি শৰ্মা আয়োগৰ প্ৰতিবেদনৰ ভিত্তিত কোনো বাছনিকৃত প্ৰাৰ্থীৰ বিৰুদ্ধে বিভাগীয় তদন্ত বা ফৌজদাৰী ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিব। উল্লেখযোগ্য যে গোচৰীয়া পক্ষই প্ৰতিবেদনখনৰ বৈধতাক লৈ প্ৰশ্ন উত্থাপন কৰাৰ পাছত কেইবাটাও গোচৰৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ে বুধবাৰে এই ৰায় প্ৰদান কৰে। উচ্চ ন্যায়ালয়ে ৰায়টোত স্পষ্ট কৰি উল্লেখ কৰে যে তদন্তৰ সময়ত বিপ্লৱ কুমাৰ শৰ্মা আয়োগে কমিশ্যন অব এনকোৱাৰী এক্ট 1952ৰ ধাৰা খ আৰু 8গ অনুসৰণ কৰা নাছিল। এই ধাৰাসমূহৰ অধীনত কোনো বিষয়াৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰাৰ পূৰ্বে আয়োগে তেওঁক নিয়মমাফিক জাননী জাৰি কৰিব লাগে। লগতে সংশ্লিষ্ট বিষয়াজনক নিজৰ পক্ষ উপস্থাপন কৰাৰ পূৰ্ণ সুযোগ প্ৰদান কৰাটো বাধ্যতামূলক। কিন্তু তদন্ত আয়োগে এই মৌলিক প্ৰক্ৰিয়াসমূহ মানি চলা নাছিল বুলি আদালতে মত পোষণ কৰে। এই গুৰুত্বপূৰ্ণ প্ৰক্ৰিয়াগত ত্ৰুটিৰ বাবে আদালতে কাৰ্যত প্ৰতিবেদনখনক আইনগতভাৱে অগ্ৰহণযোগ্য বুলি গণ্য কৰে। অৱশ্যে আদালতে প্ৰতিবেদনখন সম্পূৰ্ণৰূপে বাতিল কৰা নাই। ৰায় অনুসৰি এই প্ৰতিবেদনখনৰ নীতি নিৰ্ধাৰণ বা ভৱিষ্যতৰ প্ৰশাসনিক ব্যৱস্থাৰ বাবে ব্যৱহাৰ কৰিব পৰা যাব। কিন্তু কোনো বিষয়া বা ব্যক্তিবিশেষৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণত ইয়াৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। আদালতে সংশ্লিষ্ট অভিযুক্ত বিষয়াসকলৰ নিলম্বনৰ আদেশ বৈধ বুলি স্বীকাৰ কৰে যদিও নিলম্বনৰ আদেশ পুনৰীক্ষণ কৰাৰ নিৰ্দেশ দিয়ে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া লৈছো বাণিজ্যিক বিৰতি।
বিকশিত অসমৰ বাবে সংকল্পবদ্ধ বিজেপি চৰকাৰ 40 লাখ মহিলাক দ্বিতীয় কিস্তি হিচাপে প্ৰদান কৰা হ'ব 25,000 কোটি টকা। নাৰীক আত্মনিৰ্ভৰশীল কৰি তোলাৰ বাবে চৰকাৰৰ সাহসী আৰু দূৰদৰ্শী পদক্ষেপ, ৰাইজৰ আকাংক্ষা, বিজেপিৰ সংকল্প। পদুম ফুলৰ চিনত ভোট দি বিজেপিক জয়যুক্ত কৰোৱা হওক। বিকশিত অসমৰ বাবে সংকল্পবদ্ধ বিজেপি চৰকাৰ। 2 লাখে পাব চৰকাৰী চাকৰি। স্বচ্ছ আৰু মেধাৰ ভিত্তিত দিয়া হ'ব প্ৰতিটো নিযুক্তি। ৰাইজৰ আকাংক্ষা, বিজেপিৰ সংকল্প। পদুম ফুলৰ চিনত ভোট দি বিজেপিক জয়যুক্ত কৰোৱা হওক।
ছিংগাপুৰৰ আৰক্ষীয়ে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত বন্ধ কৰিছে। দেশখনৰ কৰোনাৰ্ছ আদালতে অলপতে শিল্পীগৰাকী দুৰ্ঘটনাবশতঃ ডুবি মৃত্যু হোৱা বুলি ৰায়দান কৰাৰ পাছত বছৰটোৰ তদন্ত সম্পূৰ্ণৰূপে বন্ধ কৰাৰ সিদ্ধান্ত লয়। ছিংগাপুৰ আৰক্ষীয়ে বুধবাৰে এটা বিবৃতিযোগে পুনৰ কয় যে শিল্পীগৰাকীৰ মৃত্যুত কোনো ধৰণৰ ষড়যন্ত্ৰ হোৱাৰ প্ৰমাণ নাই। তেওঁলোকে লগতে জুবিনৰ মৃত্যুৰ পাছত সম্পন্ন কৰা পৰীক্ষাসমূহত তেওঁৰ তেজত উচ্চ মাত্ৰাৰ ইথানল পোৱা গৈছিল বুলি প্ৰকাশ কৰে। বিবৃতিটোত লগতে জুবিন গাৰ্গে প্ৰথমে লাইফ জেকেট নামি পানীত নামিছিল যদিও পাছত লাইফ জেকেট আঁতৰাই পেলাইছিল আৰু ইয়াতলৈ উভতি আহিছিল বুলি কোৱা হৈছে। পৰৱৰ্তী সময়ত শিল্পীগৰাকী ইয়াতৰ পৰা অকলে দ্বিতীয়বাৰৰ বাবে পানীলৈ নামি গৈছিল আৰু সেই সময়ত তেওঁ লাইফ জেকেট পৰিধান কৰা নাছিল। ৰাজ্যত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট্ৰেক আদালতত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত বিচাৰ চলি আছে। গোচৰটোত অভিযুক্ত অমৃত প্ৰভা মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ অধিবক্তাই যুক্তি প্ৰদৰ্শন ইতিমধ্যে সমাপ্ত কৰিছে। কাইলৈ শ্যামকানু মহন্তৰ অধিবক্তাই যুক্তি প্ৰদৰ্শন কৰাৰ সম্ভাৱনা আছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা কলকাতাৰ ইডেন গাৰ্ডেনছত অনুষ্ঠিত এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদে কলকাতা নাইট ৰাইডাৰ্ছক 65 ৰাণত পৰাস্ত কৰে। কলকাতা নাইট ৰাইডাৰ্ছে 227 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 16 অভাৰত 161 ৰাণতে আটাইকেইটা উইকেট সামৰে। ইয়াৰ পূৰ্বে হায়দৰাবাদে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই 226 ৰাণ সংগ্ৰহ কৰে। হায়দৰাবাদৰ হৈ হেনৰিক ক্লাছেনে 35টা বলত 52 ৰাণ আৰু অংগক্ৰিছ ৰঘুবংশীয়ে 29টা বলত 52 ৰাণৰ অৱদান আগবঢ়ায়। কলকাতাৰ হৈ 26টা বলত 39 ৰাণ কৰা আৰু 2টা উইকেট দখল কৰা নীতিশ কুমাৰ ৰেড্ডীক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। প্ৰতিযোগিতাত আজি চেন্নাই এমএ চিদাম্বৰম ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত চেন্নাই ছুপাৰ কিংছ পঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক মনজিৎ গগৈৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত নিৰ্বাচন কেন্দ্ৰিক বাতৰি ভিন ভিন শিৰোনামেৰে প্ৰকাশ পোৱা দেখা গৈছে। কলিয়াবৰত অগপ আৰু বিজেপিৰ প্ৰাৰ্থীৰ হৈ কালি বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নিৰ্বাচনী প্ৰচাৰ সভা সম্বোধন কৰা বাতৰিটো নিয়মীয়া বাৰ্তা কাকতৰ প্ৰথম পৃষ্ঠাত মুখ্য বাতৰি হিচাপে পৰিৱেশন কৰা হৈছে। দৈনিক জনমভূমি কাকতত প্ৰকাশ পোৱা একেটা বাতৰিৰ শিৰোনাম কংগ্ৰেছে উপেক্ষা কৰে খিলঞ্জীয়া মুছলমানক, কেশৱ মহন্তৰ হৈ কলিয়াবৰৰ নিৰ্বাচনী সভাত অমিত শ্বাহ। কালি খোৱাঙত নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মধ্য গুৱাহাটী সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী কুংকি চৌধুৰীক টিকট প্ৰদান কৰাৰ বাবে দলটোৰ সভাপতি লুৰিণজ্যোতি গগৈক তীক্ষ্ণ সমালোচনা কৰা বাতৰিটোৱে অন্যান্য কাকতৰ লগতে অসমীয়া খবৰ কাকতত শিৰোনাম দখল কৰিছে। লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে কালি কাৰ্বি আংলং আৰু যোৰহাটত উপস্থিত হৈ বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়। ভাষণত নেতাগৰাকীয়ে প্ৰধানমন্ত্ৰী মোদীক ট্ৰাম্পে নিয়ন্ত্ৰণ কৰে আৰু দুৰ্নীতিৰ শাস্তি এদিন ভুগিবই লাগিব বুলি বিজেপিক প্ৰত্যক্ষ কৰা বাতৰিটো আমাৰ অসম কাকতত মুখ্য বাতৰি হিচাপে প্ৰকাশ পাইছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া আৰু বিজুলী ঢেৰেকনিৰে 2 এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 21 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰজিয়াৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তুংগত। ভোটদাতাসকলৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে জিলাই জিলাই চুইপ কাৰ্যসূচী অব্যাহত। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সম্পূৰ্ণৰূপে বন্ধ কৰা ছিংগাপুৰ আৰক্ষীৰ সিদ্ধান্ত আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ 65 ৰাণত জয়লাভ। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।